এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে গুৱাহাটীত আজিৰে পৰা উত্তৰ পূৰ্বাঞ্চলৰ খনি মন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলন। ৰাজ্যত 5,550 নিয়মীয়া শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া শীঘ্ৰেই সম্পন্ন হোৱাৰ সম্ভাৱনা। লামডিং হাৰাংগাজৰ মাজত হোৱা ভূমিস্খলনৰ ফলত বহু হাজাৰ ট্ৰাক আবদ্ধ। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা সাময়িকভাৱে বন্ধ। আৰু দ্বিতীয় এছিয়ান স্কোৱাশ্ব ডাবলছ চেম্পিয়নশ্বিপৰ পুৰুষ, মহিলা আৰু মিক্সড ডাবলছৰ তিনিওটা শিতানত ভাৰতৰ খিতাপ দখল। নমস্কাৰ, বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া শুনক বিতং বাতৰি। খনি মন্ত্ৰালয়ৰ উদ্যোগত আৰু কয়লা মন্ত্ৰালয় আৰু অসম চৰকাৰৰ সহযোগত উত্তৰ পূৰ্বাঞ্চলৰ খনি মন্ত্ৰীসকলৰ দ্বিতীয়খন সন্মিলন আজিৰে পৰা দুদিনীয়াকৈ গুৱাহাটীৰ মেফেয়াৰ স্প্ৰিং ভেলী ৰিজৰ্টত অনুষ্ঠিত হ'ব। এইবেলি এই সন্মিলনৰ মূল উদ্দেশ্য হ'ল বহনক্ষম আৰু বৈজ্ঞানিক খনন কাৰ্যক উৎসাহ প্ৰদান, সম্পদ খণ্ডত ব্যৱসায়ৰ অগ্ৰগতি সাধন আৰু সুষম আঞ্চলিক উন্নয়নৰ বাবে কেন্দ্ৰ ৰাজ্যৰ সমন্বয়ক সুদৃঢ়কৰণৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলক শক্তিশালী কৰি তোলা। সন্মিলনৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে অধ্যক্ষতা কৰিব। অনুষ্ঠানত কয়লা আৰু খনি ৰাজ্যমন্ত্ৰী সতীশ চন্দ্ৰ দুবে তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ খনি মন্ত্ৰীসকলে অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। সন্মিলনৰ দুয়োটা দিনতে খননৰ সৈতে জড়িত বিভিন্ন অধিৱেশন অনুষ্ঠিত হ'ব। সন্মিলনত ভালেকেইখন বুজাবুজি চুক্তিও স্বাক্ষৰিত হ'ব। উল্লেখযোগ্য যে 2024-25 বিত্তীয় বৰ্ষৰ পৰা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে 283টা মিনাৰেল ব্লক নিলামৰ বাবে সাজু কৰিছে। ইয়াৰে 161টা মিনাৰেল ব্লক সফলভাৱে নিলাম কৰা হৈছে আৰু এই সংখ্যা বৰ্তমান 515লৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত অসমৰ 5টা মিনাৰেল ব্লক আৰু অৰুণাচল প্ৰদেশৰ 4টা গুৰুত্বপূৰ্ণ মিনাৰেল ব্লক অন্তৰ্ভুক্ত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূৰ্বাঞ্চলত ঔদ্যোগিক বিকাশ আৰু কৰ্মসংস্থাপনৰ নতুন পথ মুকলি হৈছে। উল্লেখযোগ্য যে খনি মন্ত্ৰালয়ে সন্মিলনত উত্তৰ পূৰ্বাঞ্চলৰ খনিজ সম্পদৰ অপাৰ সম্ভাৱনাৰ প্ৰদৰ্শন কৰিব পৰাকৈ বিভিন্ন ধৰণৰ উপস্থাপন কৰা হ'ব। অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে 5,550 নিয়মীয়া শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া শীঘ্ৰে সম্পন্ন কৰিব বুলি প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত 3,800টা নিম্ন প্ৰাথমিকৰ আৰু 1,750টা উচ্চ প্ৰাথমিকৰ পদ বুলি সঞ্চালকালয়ে জানিবলৈ দিছে। উল্লেখযোগ্য যে এই পদসমূহ পূৰণৰ বাবে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে 2023 চনৰ 26 ডিচেম্বৰতে বিজ্ঞাপন প্ৰকাশ কৰিছিল, কিন্তু পৰৱৰ্তী সময়ত ন্যায়ালয়ৰ বাধাৰ বাবে এই পদসমূহ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাছিল। বৰ্তমান ন্যায়ালয়ৰ বাধা আঁতৰাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা প্ৰাৰ্থীসকলৰ দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ আৰম্ভ হ'ব। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে অহা 30 জুনলৈ এই নথি পৰীক্ষণ প্ৰক্ৰিয়াত উপস্থিত থাকিবলগীয়া প্ৰাৰ্থীসকলৰ তালিকা প্ৰকাশ কৰিছে। নথি পৰীক্ষণ প্ৰক্ৰিয়াত প্ৰাৰ্থীসকলৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰসমূহ পৰীক্ষা কৰা হ'ব বুলি প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে জানিবলৈ দিয়ে। নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিঙৰ অধীনত ডি এল এড লাভ কৰাসকলেও সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ সুবিধা লাভ কৰিব। ভূমিস্খলনৰ ফলত বিগত 10 দিন ধৰি ডিমা হাছাও জিলা আৰু শিলচৰৰ মাজত পথ যোগাযোগ বিচ্ছিন্ন হৈ থকাৰ ফলত লামডিং হাৰাংগাজাওত হাজাৰ হাজাৰ ট্ৰাক আবদ্ধ হৈ পৰিছে। লংকাৰ দিশৰ পৰা অহা ট্ৰাকসমূহ লামডিং সংৰক্ষিত বনাঞ্চলত আবদ্ধ হৈ আছে। একেদৰে শিলচৰ দিশৰ পৰা অহা ট্ৰাকসমূহ দিকটচাৰা হাৰাংগাজাওত আবদ্ধ হৈ পৰিছে। দুয়োপিনে আবদ্ধ হৈ পৰা হাজাৰ হাজাৰ ট্ৰাকৰ চালক আৰু হেণ্ডিমেনৰ খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। প্ৰশাসনে চালক হেণ্ডিমেনসকলৰ খোৱা বোৱাৰ যথেষ্ট ব্যৱস্থা কৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে। অৱশ্যে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অমেন্দু হোজাই আৰু জাতিংগাৰ একাংশ গীৰ্জাৰ সংগঠনসমূহে ট্ৰাক চালক আৰু হেণ্ডিমেনসকললৈ সহায়ৰ হাত আগবঢ়াইছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে উত্তৰ পূব সীমান্ত ৰেলৱেই জাতিংগা আৰু লামপুৰৰ মাজৰ ভূমিস্খলন হোৱা ৰেলপথৰ পৰা শিল বালি আঁতৰোৱাৰ কাম যুদ্ধকালীন ক্ষিপ্ৰতাৰে চলি আছে। আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱা মতে বৰ্তমান 15খন এস্কেভেটৰ আৰু 200ৰো অধিক শ্ৰমিকে ৰেলপথছোৱা ৰেল চলাচলৰ উপযোগী কৰি তোলাৰ বাবে দিনে নিশাই কাম কৰি আছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে কালি ভূমিস্খলন হোৱা অঞ্চলটো পৰিদৰ্শন কৰি মেৰামতি কাৰ্যৰ বুজ লয়। তেওঁ কয় যে বতৰ অনুকূল হলে অহা সোমবাৰৰ ভিতৰত এই পথেৰে আংশিকভাৱে ৰেল চলাচল পুনৰ আৰম্ভ কৰিব পৰা যাব। এই সন্দৰ্ভত শেহতীয়া তথ্যখিনি জনাইছে আমাৰ শিলচৰৰ সংবাদদাতা আখি ৰাণী দাসে।
জাতিংগা লামপুৰ ৰেল ষ্টেচনৰ কাষত প্ৰায় 200 মিটাৰ এলেকাত ভূমিস্খলনৰ ফলত এতিয়াও ব্যাহত হৈ আছে ৰেল পৰিসেৱা। 15খন এক্সকেভেটৰ আৰু 200ৰো অধিক ৰেলকৰ্মীয়ে মাটি আৰু শিল আঁতৰোৱাৰ কামত নিয়োজিত হৈ আছে। ৰেল পৰিসেৱা পুনৰ স্বাভাৱিক কৰিবলৈ পূর্ণগতিত চলিছে এই উদ্ধার কাম। বতর অনুকূল থাকিলে অহা সোমবারের পর বদরপুর লামডিং রুটত পুনের রেল পরিষেবা আরম্ভ হব বলে আশ্বাস দিছে নর্থ ইস্ট ফ্রন্টিয়ার রেলওয়ে জেনারেল ম্যানেজার চেতন শ্রীবাস্তবে। কালি জাতিংগা লামপুর রেলপথর ভূমিস্খলন অঞ্চল পরিদর্শন করে এই আশ্বাস দিয়ে। প্রথম অবস্থাত ভূমিস্খলন প্রভাবিত অঞ্চলত 100 মিটার পর্যন্ত লেহেমিয়া গতি রেল চলাচল করব, তারপর পুনের স্বাভাবিক গতি রেল চলাচল করব বলে জানিপরা গেছে। ইপিনে ভূমিস্খলন অঞ্চল পরিদর্শন করে জি এম গিয়ে জানাইছে যে লঙ্কারপর শিলচর সংলগ্ন ময়নারবন্দলে 160 কিলোমিটার দৈর্ঘ্যর নতুন রেলপথ নির্মাণের এক জরিপ চলি আছে।
নির্বাচন আয়োগে নির্বাচনী প্রক্রিয়ার আঁতরত থাকা 300+ রাজনৈতিক দলের স্বীকৃতি বাতিল করার কাম আরম্ভ করেছে। আয়োগে প্রথম পর্যায়ত 345টা রাজনৈতিক দলের স্বীকৃতি বাতিল করব আর পরবর্তী সময়তো এই প্রক্রিয়া অব্যাহত রাখব বলে প্রকাশ করেছে। আয়োগে কালি এই সন্দর্ভত সবিশেষ তথ্য সদরি করে। বিগত 6টা বছর যিসমূহ রাজনৈতিক দলে কোনো নির্বাচনতে প্রতিদ্বন্দ্বিতা করা নাই, নাইবা দুই এটা দলে প্রার্থী প্রক্ষেপ করলেও সফলতা অর্জন করবা নাই, তেনে দলবর স্বীকৃতি প্রথম পর্যায়ত বাতিল করা হব। দেশের আটাইবর রাজ্য আর কেন্দ্রশাসিত অঞ্চলের পর পঞ্জীয়নভুক্ত এনে ধরনের 100+ রাজনৈতিক দলের তথ্য ইতিমধ্যে সংগ্রহ করা হয়েছে বলে আয়োগে প্রকাশ করে। আয়োগে কয় যে কেবল পঞ্জীয়ন করলেই এটা রাজনৈতিক দলের দায়িত্ব আর কর্তব্য সম্পূর্ণ নহয়। জনপ্রতিনিধিত্ব আইন 1951 29ক ধারা অনুসরি পঞ্জীয়নভুক্ত প্রতিটি রাজনৈতিক দলে প্রতি বছরে নিজের কার্যকুশলতার তথ্য আয়োগের ওসর দাখিল করবেন যদিও বহুতে এই বাধ্যতামূলক বিষয়টি এড়াই চলে। উল্লেখযোগ্য যে 2022 চনত নির্বাচন আয়োগে একাংশ নিষ্ক্রিয় তথা অকর্মণ্য রাজনৈতিক দলের বিরুদ্ধে ব্যবস্থা গ্রহণ করে 284টা দলের স্বীকৃতি বাতিল করেছিল। দেশত বর্তমানও প্রায় 3000 সরু বড় পঞ্জীয়নভুক্ত রাজনৈতিক দল আছে বলে আয়োগে সদরি করে। পুৱতি নিশাৰপৰা হোৱা মুখলধাৰ বৰষুণৰ ফলত ডিব্ৰুগড়ত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। কৃত্ৰিম বানৰ ফলত চহৰখনৰ প্ৰায়বোৰ অঞ্চলতে স্বাভাৱিক জীৱন যাত্ৰা বিপৰ্যস্ত হৈছে। শিক্ষানুষ্ঠান, চৰকাৰী কাৰ্যালয় আদিলৈ একাঠো পানী গচকি যাবলগীয়া হোৱাত সকলোৰে যথেষ্ট আলৈ আথানি হৈছে। চহৰখনৰ বান পৰিস্থিতিৰ শেহতীয়া তথ্যৰ সৈতে আমাৰ সংবাদদাতা যাদৱ গগৈ। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
বেজ বেজালিৰে বিষাক্ত সর্পদংশনত আক্রান্তজনক বচাব পাৰিনে বা সাপ নাথাকিলে মানব জাতির কি হব বাৰু?
এনে বহু কথার উত্তরের বাবে মোর সৈতে শুনক দৃষ্টিপাত অহা 28 জুনের নিশা 8:02 যত লগ পাব বিশিষ্ট সর্পরোগ বিশেষজ্ঞ ডাক্তার সুরজিৎ গিরিক।
একবার যদি সর্পদংশন হয়েছে, যদি সেই হাপডালে বিষ দিছে, যদি আপনার তেজত সুমাইছে, তেনেহলে আপনার অ্যান্টিভেনম প্রয়োগ করব লাগিব। আর তেজত সুমাতো বাধা দিব নোৱাৰে, পৃথিবীর কোনো শক্তিয়ে বাধা দিব নোৱাৰে। যদিহে বিষাক্ত সাপে দংশন করেছে, সর্পদংশনটো মানে আপনার যেটা দিব সি মানে আপনার বেজি দিয়া নিচিনাকে বিটো দিয়ে প্রথমে মাংসপেশীত দিব, মাংসপেশীর পর লাহে লাহে তেজত সুমাব, তেজর পর আপনার গোটেই বডিত আপনার সেই বিয়পি যাব। সর্পদংশনের পিছত আপনি বান্ধিব নালাগে, ধুব নালাগে, চুপিব নালাগে, কাটিব নালাগে, এটাই কাম করব লাগে, দংশন অংশটো যিমান পারি লৰচৰ কৰিব দিব নালাগে।
রাজীব লোচন বরঠাকুরের সঙ্গে দৃষ্টিপাত শনিবার 28 জুনের নিশা 8:02 কেবল আকাশবাণী গুয়াহাটির মহাবাহু শাখা।
গুয়াহাটি আর উত্তর গুয়াহাটির মাজের 3টা ফেরিঘাটের সন্ধ্যার ফেরি সেবা আজির পর সাময়িকভাবে বন্ধ করে দিয়া হয়েছে। ব্রহ্মপুত্রর জলস্তর বৃদ্ধি আর কোবাল সুতর এই সিদ্ধান্ত গ্রহণ করা বলে আভ্যন্তরীণ জলপরিবহন বিভাগে সদরি করেছে। যাত্রী সুরক্ষার প্রতি লক্ষ্য রাখি গ্রহণ করা এই সিদ্ধান্ত পরবর্তী নির্দেশনা নিদিয়া পর্যন্ত বহাল থাকবে বলে জানিবলে দিয়া হয়েছে। যাত্রীসকলের অসুবিধা দূর করবলৈ বিকল্প বাস সেবার ব্যবস্থা করবলৈ কামরূপ জেলা প্রশাসনে নির্দেশ দিছে। আন্তর্জাতিক মাটি কঠাল দিবস উপলক্ষে গোয়ালপাড়া জেলার কৃষক সংগঠন জিঞ্জিরাম এগ্রো ফার্মার প্রডিউসার কোম্পানিয়ে আজি জেলাখনের নলঙ্গা পাহাড় গাঁত বিশেষ কার্যসূচীর আয়োজন করেছে। উল্লেখযোগ্য যে নলঙ্গা পাহাড় গাঁখন মাটি কঠাল বা আনারসর রাজ্যজুড়ি বিখ্যাত। পাহাড়িয়া গাঁওখনের গারো সম্প্রদায়ের পরিয়ালসমূহে মাটি কঠালের খেতি করিয়ে জীবন নির্বাহ করে আহিছে। কোনো ধরনের রাসায়নিক সার বা কীটনাশক ঔষধ প্রয়োগ নকরাকৈ সম্পূর্ণ জৈবিক পদ্ধতিৰে খেতি করা নলঙ্গা পাহাড়ের আনারস অতি মিঠা আর সোৱাদযুক্ত যথেষ্ট জনপ্রিয়। ভারতে দ্বিতীয় এশিয়ান স্কোয়াশ ডাবলছ চ্যাম্পিয়নশিপর পুরুষ, মহিলা আর মিক্সড ডাবলছ 3টা শিতানত খিতাব দখল করেছে। পুরুষের ডাবলছর ফাইনেলত শীর্ষ বাছনিপ্রাপ্ত অভয় সিং আর ভেলাভান সেন্থিলকুমারে এখন উত্তেজনাপূর্ণ খেলত পাকিস্তানের নুরজামান আর নাসির ইকবালক 2-1 ফলাফলত পরাস্ত করে। ইপিনে মিক্সড ডাবলছ শিতানৰ ফাইনেলত শীর্ষ বাছনিপ্রাপ্ত অভয় আর অনাহতর ভারতীয় জুটিটোয়ে মালয়েশিয়ার রাসেল আর্নল্ড আর আমিসেন্দ্রাস চন্দরনক 2-0 ফলাফলত সহজে পরাস্ত করে। এতিয়া হওক আজি গুৱাহাটীৰ প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ চিন্তিয়ানী ডেকাৰ সৈতে।
দুগ্ধ উন্নয়নৰ নামত মন্ত্ৰী পত্নীৰ ৰাজসাহাৰ্যৰ ক্ষেত্ৰত হোৱা অনিয়মৰ খবৰে ৰাজ্যৰ সৰ্বত্ৰ জোকাৰি গৈছে। ৰাজসাহাৰ্যৰ বিৰুদ্ধে সৰব হৈছে বিধায়ক অখিল গগৈও। এই সন্দৰ্ভত অন্যান্য কাকতৰ লগতে অসমীয়া প্ৰতিদিন কাকতে বিস্তৃত বাতৰি প্ৰকাশ কৰিছে। মালয়েছিয়াৰ এটা চৰকাৰী সংস্থাৰ পৰা উত্তৰ পূৰ্বাঞ্চলত উৎপাদনৰ বাবে পতঞ্জলী ফুড লিমিটেডে 15 লাখ তৈল খেজুৰৰ বীজ কিনিছে। উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰ্যলৈ ভাবুকি কঢ়িয়াব পৰা এই তৈল খেজুৰৰ খেতিক লৈ দৈনিক অসম কাকতে বাতৰি প্ৰকাশ কৰিছে। গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিব পৰাকৈ চৰকাৰে উজান বজাৰত ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে নিৰ্মাণ কৰা দলং সদৃশ অভিলাষী প্ৰকল্পটো অচিৰেই ৰাইজৰ সেৱাত উচৰ্গা কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। এই বাতৰি দৈনিক জনভূমিৰ কাকতত প্ৰকাশ হৈছে। পৰিৱেশগত অনুমোদনৰ ম্যাদ উকলাৰ পাছতো কাৰ্বি আংলঙৰ পানীমৰাত পাহাৰ বিস্ফোৰণ অব্যাহত আছে। কোটি কোটি টকাৰ ৰাজহ ফাঁকি দি শিলৰ খনন আৰু সৰবৰাহ অব্যাহত ৰাখি লুণ্ঠনৰাজ চলাই অহা এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। পেহেলগাম আক্ৰমণৰ উল্লেখ নথকাৰ বাবে চীনৰ কিংডাওত অনুষ্ঠিত এছ চি অ'ৰ সন্মিলনৰ যৌথ ঘোষণাপত্ৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে স্বাক্ষৰ নকৰাৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। নিৰ্বাচনত সফলতা প্ৰদৰ্শন কৰিব নোৱাৰা আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰা আঁতৰত থকা 3 শতাধিক ৰাজনৈতিক দলৰ স্বীকৃতি নিৰ্বাচন আয়োগে বাতিল কৰাৰ কাম আৰম্ভ কৰিছে। এই বাতৰি অসমীয়া খবৰ কাকতৰ। টেছলা আৰু স্পেচ এক্সৰ স্বত্বাধিকাৰী ইলন মাস্কে দৃষ্টিহীনক দৃষ্টিদান কৰাৰ উদ্দেশ্যে মানৱ শৰীৰত এটা নতুন ব্ৰেইন চিপ ব্যৱহাৰ কৰিব। দৃষ্টিহীনক দৃষ্টিদান কৰিব ইলন মাস্কে শিৰোনামেৰে এই বাতৰি আমাৰ অসম কাকতৰ। শিৱসাগৰৰ ভটিয়াপাৰত তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেডৰ তৈলখাদৰ গেছ নিৰ্গমন সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে দেশী বিদেশী বিশেষজ্ঞই চলাই থকা প্ৰচেষ্টাৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰকাশ কৰিছে। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী সংমণ্ডলৰ বৃহৎ পৰিমাণৰ ভূমি নদীৰ বুকুত জাহ যোৱাৰ এটা বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ জিন্তি ৰাণী। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ আকৌ এবাৰ। গুৱাহাটীত আজিৰে পৰা উত্তৰ পূৰ্বাঞ্চলৰ খনি মন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলন। ৰাজ্যত 5,550 নিয়মীয়া শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া শীঘ্ৰেই সম্পন্ন হোৱাৰ সম্ভাৱনা। লামডিং হাৰাংগাজৰ মাজত হোৱা ভূমিস্খলনৰ ফলত বহু হাজাৰ ট্ৰাক আবদ্ধ। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা সাময়িকভাৱে বন্ধ। আৰু দ্বিতীয় এছিয়ান স্কোৱাশ ডাবলছ চেম্পিয়নশ্বিপৰ পুৰুষ মহিলাৰ মিক্সড ডাবলছৰ 3টা শিতানত ভাৰতৰ খিতাপ দখল। এতিয়াৰ আঞ্চলিক বাতৰি দিমানি খন্তেক পাছতে জিলাৰ ৰায়ৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।